আদি পুস্তক দহ অধ্যায়। নূহৰ পুত্ৰ ছেম, হাম আৰু জেফতৰ বংশৰ বিৱৰণ এই। জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ'ল। জেফতৰ বংশ তালিকা। জেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগুক, মাদৈ, যাবন, তুবল, মেছেক আৰু তিৰছ। গোমৰৰ সন্তানসকল হ'ল অস্কিনছ, ৰিফট আৰু টুগমা। যাবনৰ সন্তানসকল হ'ল ইলিছা, তছিছ, কৃত্ৰিম আৰু দুডানিম। যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ'ল আৰু প্ৰত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ'ল। হামৰ বংশ তালিকা। হামৰ সন্তানসকলৰ নাম কোচ, মিছৰ, পুট আৰু অনান। কোচৰ সন্তানসকল হ'ল ছবা, হবিলা, ছবতা, ৰয়মা আৰু ছপটকা। ৰয়মাৰ সন্তানসকল হ'ল শিবা আৰু দদান। কোচৰ পুত্ৰৰ নাম নিমুদ। এই নিমুদ পৃথিৱীৰ এজন মহাপৰাক্ৰমী পুৰুষ হৈ উঠিছিল। জিহুৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী, সেইবাবে তেওঁ তুলনা দি এই লোক প্ৰবাদ আছে। নিমুদৰ নিচিনা জিহুৱাৰ সন্মুখতো এজন পৰাক্ৰমী চিকাৰী। নিমুদৰ ৰাজত্বৰ প্ৰথম ঠাইবোৰ আছিল চীনাৰ দেশৰ বাবিল, এৰক, অকট আৰু কলনি। তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ'ল। তেওঁ নিনবী, ৰহুবুটছ, ইৰ, কেলহ আৰু ৰেচম এইবোৰ নগৰ নিৰ্মাণ কৰিলে। নিনবী আৰু কেলহৰ মাজত অৱস্থিত ৰেচম এখন মহানগৰ আছিল। লুডিয়া, অনামিয়া, লহাবিয়া, নপ্তহিয়া, পথুচিয়া, কচলুহিয়া আৰু কপ্তুৰিয়াসকল মিছৰৰ বংশৰ লোক আছিল। পলেষ্টিয়াসকল এই কলুচিয়াসকলৰ পৰা আহিছিল। কনান, চিডুন আৰু হেতৰ পিতৃ আছিল। চিডুন আছিল কনানৰ প্ৰথম সন্তান। জিবুচিয়া, ইমুৰিয়া, গিগাচিয়া, হিব্বিয়া, অকিয়া, চিনিয়া, অবদিয়া, চমৰীয়া আৰু সমাতিয়া সকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানিয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল। কনানিয়াসকলৰ সীমা চিডুনৰ পৰা গৰাৰ ফালে গাজা পৰ্যন্ত আৰু চদুম, ঘমুৰা, অদমা আৰু ছবিয়মলৈ যোৱাৰ ফালে লেচা পৰ্যন্ত আছিল। নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাপে এইসকল লোকেই আছিল হামৰ বংশৰ লোক। ছেমৰ বংশ তালিকা। জেফতৰ ডাঙৰ ককায়েক ছেমৰো সন্তান সন্ততি হ'ল। ছেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল। ছেমৰ পুত্ৰসকল থল, এলম, অচুৰ, অপকচদৰ, লুট আৰু অৰাম। অৰামৰ পুত্ৰসকল উচ্চ, হুল, গেথৰ আৰু মচ। অপকচদৰ সন্তানৰ নাম চেলহ আৰু চেলহৰ সন্তানৰ নাম এবৰ। এবৰৰ দুজন পুত্ৰ আছিল। তেওঁলোকৰ এজনৰ নাম পেলগ, কিয়নো তেওঁৰ দিনতেই পৃথিৱীৰ বিভক্ত হৈছিল। পেলগৰ ভায়েকৰ নাম আছিল যক্তন। যক্তনৰ পুত্ৰসকলৰ নাম অলমুদত, চেলক হস্মাবত, জেৰহ, হদুৰাম, উজল, দিলকা, উবল, অবিমায়েল, শিবা, উফিৰ, হবিলা আৰু যুৱব। এওঁলোক সকলোৰে যুক্তনৰ সন্তান। মেচাৰ পৰা পূব দিশৰ ছফাৰ পৰ্বতলৈকে যোৱা অঞ্চলত তেওঁলোকে বসবাস কৰিছিল। নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাপে এইসকল লোকেই আছিল ছেমৰ বংশৰ লোক। এয়াই হ'ল বংশানুকৰ্মে। আৰু জাতি অনুসাৰে নোহৰ পুত্ৰসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ'ল আৰু গোটেই পৃথিৱীতে সিঁচৰিত হ'ল।